এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত দীঘলীয়া সময়জুৰি আলোচনা, জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত আছিল বুলি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, বিধানসভাৰ প্ৰথম দিনটোতে ন পুৰণি 16খন বিধেয়কৰ লগতে 83 নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন হোৱা তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন সদনত দাখিল, গোৱাৰ পানাজীত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিৰ পঞ্চম দিনা আজি 2খন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন, আৰু গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল বিপৰ্যয়ৰ সন্মুখীন, এটা দিন আৰু 8টা উইকেট হাতত থকা অৱস্থাত ভাৰতৰ সন্মুখত 522 ৰাণৰ বিশাল লক্ষ্য। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত শাসক পক্ষই সমৰ্থন জনায়। এই বিষয়টো লৈ আজি সদনত দীঘলীয়া সময়জুৰি আলোচনা চলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদনৰ মজিয়াত প্ৰকাশ কৰে। সদনৰ দিনটোৰ কাম কাজৰ আৰম্ভণিতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত সময়ছোৱাত ৰাজ্যখনত মৃত্যু হোৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ শোক প্ৰস্তাৱ পাঠ কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আৰু CPMএ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ তুলি বিৰোধী ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত CBIৰ তদন্ত দাবী কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও অনুৰূপ দাবী উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
বিধানসভাৰ ইতিহাসৰ এটা অত্যন্ত মহত্বপূৰ্ণ দিন। আমি প্ৰথমবাৰৰ কাৰণে এটা এডজৰ্নমেণ্ট মোচন, সভা স্থগিত প্ৰস্তাৱ গৃহীত হৈছে আৰু তাৰ ওপৰত আলোচনা হৈছে। বিৰোধী পক্ষই 4টা দলে স্পষ্ট ৰূপত জুবিন গাৰ্গৰ মৃত্যুৰ পৰা তদন্তলৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত চলি থকা অনীতি, অনিনিয়ম, অবৈধ কাম কাজ আৰু প্ৰকৃত বিচাৰ যে পোৱা নাই আৰু জুবিন গাৰ্গে যে প্ৰকৃত ন্যায় নাপায়, এটা এটাকৈ ইয়াৰ আইনগত দিশবিলাক, ইয়াৰ পলিচিগত দিশবিলাক আৰু ইয়াৰ প্ৰেক্টিকেল দিশবিলাক আমি আঙুলিয়াই দেখুৱালো। কাৰণ তেওঁ অন্যায়ভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তটো CBIক নিদি আৰু বিদেশত হ'বলগীয়া তদন্ত কোৰ্টৰ জৰিয়তে নকৰি এই গোটেই তদন্তটোক তেওঁ অৰ্থহীন তদন্তত পৰিণত কৰিব খুজিছে আৰু তেওঁ আৰু তেওঁৰ চৰকাৰৰ আজি মুখা খুলি দিয়া হ'ল।
বিধায়কগৰাকীয়ে লগতে জুবিন গাৰ্গক ভাৰত ৰত্ন সন্মান প্ৰদানৰ বাবে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। বিৰোধী দলসমূহৰ বক্তব্যৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডত এজন বিশেষ ব্যক্তি জড়িত হৈ আছিল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সেই ব্যক্তিজনক আন কেইজনমান ব্যক্তিয়ে সহযোগ কৰিছিল বুলিও তেওঁ কয়।
যিমান বেইল এপ্লিকেশন, যিমান ৰিমাণ্ড এপ্লিকেশন, যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে, গোটেইটো ছেকচন 103ৰ ওপৰত হৈছে। ইট ইজ এ কেচ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে। আজিলৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃত প্ৰভা, শেখৰ জ্যোতি, তেওঁলোক যে জেলত আছে, তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে। চ' এই কথাটো মই আজি হাউচত ক্লিয়াৰ কৰি দিলো। দিচ কেছ হেজ বিন ৰেজিষ্টাৰ্ড চ' ডেট কোনো কনফিউজন নাথাকে। This case has been registered under Section 61, Section 105, Section 106 and Section 103 of Bharatiya Nyay Sanghita.
মুখ্যমন্ত্ৰীয়ে সদনক জনায় যে অহা 8 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT অভিযোগনামা দাখিল কৰিব আৰু চৰকাৰে আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনাব। SIT বৰ্তমানলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত 252জনৰ সাক্ষ্য গ্ৰহণ কৰাৰ লগতে 7জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে সদনক জনায় যে অসম আৰক্ষীৰ হাতত জুবিন গাৰ্গক যে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ইয়াৰ যথেষ্ট প্ৰমাণ আছে আৰু এই প্ৰমাণৰ ভিত্তিতে আৰক্ষীয়ে আদালতত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 103নম্বৰ ধাৰা সন্নিৱিষ্ট কৰিবলৈ অনুৰোধ জনাইছিল। আদালতে এই অনুৰোধ গ্ৰহণ কৰে। একেটা প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত প্ৰায় 8 বছৰ পুৰণি তথ্যও সন্নিৱিষ্ট হৈছে। সেই অনুসৰি হত্যাৰ পৰিকল্পনা বহু আগতে আৰম্ভ হৈছিল। প্ৰথমে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামা দাখিল কৰা হ'ব। একে সময়তে তদন্তকাৰী দলে গাফিলতি আৰু বিশ্বাসভংগ সম্পৰ্কীয় তদন্ত অব্যাহত ৰাখিব। মুখ্যমন্ত্ৰীৰ বক্তব্যত অসন্তুষ্ট হৈ কংগ্ৰেছ দলৰ বিধায়কসকলে সদন ত্যাগ কৰে। সদনত বিৰোধী শূন্যভাৱে শাসক পক্ষই 5খন নতুন আৰু 11খন সংশোধনী বিধেয়ক উত্থাপন কৰে। নতুন বিধেয়কসমূহৰ ভিতৰত 2025ৰ বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক, চুকাফা বিশ্ববিদ্যালয় বিধেয়ক, অগ্নি আৰু আপাতকালীন সেৱা বিধেয়ক আৰু অসম জিলা ভূমি ন্যায়াধিকৰণ বিধেয়ক আছে। ইয়াৰোপৰি বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদন আৰু অধ্যাদেশসমূহ দাখিল কৰা হয়। আনহাতে অসম চৰকাৰে 1983ৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাৱে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দুখন বিধানসভাত আজি মুখ্যমন্ত্ৰীয়ে দাখিল কৰে। বিধানসভাৰ বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু শ্বেৰমান আলী আহমেদে বিধানসভাৰ উপাধ্যক্ষক বেয়া ব্যৱহাৰ কৰি বক্তব্য ৰখাৰ বাবে দোষী সাব্যস্ত কৰি এই শীতকালীন অধিৱেশনৰ বাকী দিনকেইটাৰ কাৰণে তেওঁলোকক বৰ্খাস্ত কৰে। এই সন্দৰ্ভত কংগ্ৰেছে প্ৰতিবাদ কৰি কয় যে বিশেষাধিকাৰ সমিতিয়ে কোনো তথ্য প্ৰমাণ নোহোৱাকৈয়ে বিধায়ক নুৰুল হুদাক দোষী সাব্যস্ত কৰাটো দলে মানি নলয় আৰু অধ্যক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়। গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিত আজিও কালি প্ৰয়াণ ঘটা বলিউডৰ যশস্বী অভিনেতা ধৰ্মেন্দ্ৰৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মহোৎসৱৰ পঞ্চম দিনা আজি 2খন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আজি বিয়লি 4 বজাত অকাহিনী শাখাত নম্ৰতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটি গীতক লৈ এই ছবিখন চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। ভাৰতীয় পেনোৰামা শিতানত কাহিনী চিত্ৰ শাখাত আজি নিশা 8 বজাত শশাংক সমীৰ পৰিচালিত ভাইমণ্ডা নামৰ জনপ্ৰিয় চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ'ব। এইবাৰ এই মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও পুৰুধালৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰা হৈছে। ভি শান্তাৰাম, গুৰুদত্ত, ঋত্বিক ঘটক, সলিল চৌধুৰী, পি ভানুমন্তী, ডঃ ভূপেন হাজৰিকা আৰু ৰাজ খোচলাৰ প্ৰতি এইবাৰৰ মহোৎসৱত বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই শিল্পীগৰাকীয়ে সংগীত পৰিচালনা কৰা ৰুদালী ছবিখন এইবাৰ বিশেষভাৱে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এই চলচ্চিত্ৰ মহোৎসৱত দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্ৰ প্ৰেমীৰ সমাগম ঘটিছে। এইবাৰৰ মহোৎসৱত জাপানক বিশেষ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে মৰ্যাদা দিয়া হৈছে। তদুপৰি স্পেইন, সহযোগী ৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াক মূল আকৰ্ষণ হিচাপে ৰখা হৈছে। মহোৎসৱত 80খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিছে। 8দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ 28 নৱেম্বৰত সামৰণি পৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশ অনুযায়ী ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তীৰ অংশ হিচাপে আয়োজিত একতাৰ পদযাত্ৰাৰ আজি সামৰণি পৰিছে। শোণিতপুৰ জিলা প্ৰশাসন আৰু মোৰ ভাৰত শোণিতপুৰৰ যৌথ উদ্যোগত তেজপুৰত অনুষ্ঠিত একতাৰ পদযাত্ৰাত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশ লৈ পদযাত্ৰা মুকলি কৰে। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত চিলাপথাৰৰ চিলা জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত একতাৰ পদযাত্ৰা অনুষ্ঠিত হয়। কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰৰ উপস্থিতিত অঞ্চলটোৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশ লয়। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত মৰিয়নীত থকা বাপুজী ষ্টেডিয়ামৰ পৰাও আজি একতাৰ পদযাত্ৰা উলিওৱা হয়। পদযাত্ৰাৰ লগতে ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ, বিভিন্ন শিক্ষানুষ্ঠানত তৰ্ক ৰচনা আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা তামোলপুৰৰ সহযোগত আজি জিলাখনত 2025-26 বৰ্ষৰ বাবে আৰোহণ আঁচনিৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ফলাফলৰ ভিত্তিত বাছনি কৰি 9ম শ্ৰেণীৰ 72গৰাকী ছাত্ৰ ছাত্ৰী আৰু 72গৰাকী বিশেষ গুৰুৰ মাজত মত বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ দ্বাৰা তেওঁলোকক কেৰিয়াৰ পৰামৰ্শদানৰ ব্যৱস্থাও কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক তাবুৰাম পেগু আৰু বিদ্যালয় পৰিদৰ্শক জেহেৰুল ইছলাম উপস্থিত থাকে। শ্ৰীইছলামে এই কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
সৰ্বপ্ৰথমে আমি এইবাৰ আমাৰ ডিচি ছাৰৰ তত্বাৱধানত আমি তামোলপুৰত প্ৰথম আৰোহণ প্ৰগ্ৰামটো কৰিলোঁ, ইণ্টাৰেকশ্যন প্ৰগ্ৰাম যিটো। আগৰ 3 বছৰ বাক্সাতে আছিলে, ছাৰে যিহেতু আমাক নিৰ্দেশনা দিছিল যে 72 ল'ৰা-ছোৱালী আছে আমাৰ তামোলপুৰত, সেইখিনি আমি সৰ্বপ্ৰথমে আজি ইয়াতে ইণ্টাৰেকশ্যন প্ৰগ্ৰাম কৰিলোঁ। আমাৰ 72 মেণ্টৰ্ছ আছে, 72 ষ্টুডেণ্টছৰ এগেনিষ্টত, আৰু তেওঁলোকে মানে হেণ্ড হোল্ডিং ছাপৰ্ট এটা দিব, তেওঁলোকৰ কেতিয়াবা হোম ভিজিটো কৰে, আৰু এইটো এটা বহুত ভাল পদক্ষেপ। পথ প্ৰদৰ্শক হিচাপে মেণ্টৰসকলে মেণ্টি সেইখিনিক আগুৱাই আনিব, ল'ৰা ছোৱালীখিনি কেনেকুৱা কেৰিয়াৰ চুজ কৰিব, তেওঁলোকৰ মানে উইকনেছ কি, শ্বৰ্টেজ কি, বা তেওঁলোকৰ কি কি ষ্ট্ৰং পইণ্ট আছে, সেই মেণ্টৰে তেওঁলোকক চেনেলাইজ কৰি তেওঁলোকক ভৱিষ্যত যাতে এজন সম্পদ গঢ়ি উঠাব পাৰে, সেইটোৱে মানে মূল উদ্দেশ্য।
উত্তৰ পূব সীমান্ত ৰেলৱে ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ সময়ত ৰেল চলাচল সুৰক্ষিত কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। ৰেলৱে বৰ্ডৰ নিৰ্দেশনা অনুসৰি ৰেলৱে ইয়াৰ ইঞ্জিনসমূহ কুঁৱলীৰ সময়ত দৃশ্যমানতা অটুট ৰাখিব পৰা ব্যৱস্থাৰে সজ্জিত কৰি তুলিছে। ইয়াৰ ফলত কুঁৱলীয়ে দৃশ্যমানতা হ্ৰাস কৰাৰ সময়তো বিশেষ সংকেত আৰু প্ৰযুক্তিৰ সহায়ত ইঞ্জিন চালকসকলৰ সহায়ক হ'ব। তদুপৰি প্ৰতিকূল বতৰত সহায় হোৱাকৈ উত্তৰ পূব সীমান্ত ৰেলৱে পৰ্যাপ্ত পৰিমাণৰ দ্বিতীয় নেটৱৰ্কৰ যোগান, মূল ৰেলপথৰ স্থানসমূহ চিহ্নিতকৰণ, সংকেত উপস্থাপন ফলক আৰু লেভেল ক্ৰছিং গেটসমূহত ৰং কৰাৰ ব্যৱস্থা লৈছে। কম দৃশ্যমানতাৰ সময়ত ৰেল চলাচল নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত ডঃ ভগৱান গোস্বামী স্মাৰক দ্বিতীয় বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন বিভাগীয় মুৰববী অধ্যাপক প্ৰয়াত গোস্বামীৰ স্মৃতিত আয়োজিত এই অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা বিশিষ্ট সাংবাদিক ডঃ সমুদ্ৰগুপ্ত কাশ্যপে গুৱাহাটীৰ ঐতিহ্য উদযাপন শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়ায়। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডঃ হীৰেণ ডেকা, ইতিহাস বিভাগৰ মুৰববী ডঃ অকুণ্ঠিতা বৰঠাকুৰৰ লগতে প্ৰয়াত অধ্যাপকগৰাকীৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ জীৱন সম্পৰ্কত আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট লেখক ময়ূৰ বৰা, ইতিহাস বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ডঃ ঋতু হাউছেনৰ লগতে অধ্যাপক অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে। এগৰাকী সাংবাদিকক ফোনযোগে ভাবুকি দিয়া গোচৰত প্ৰাক্তন আমোলা হিতেশ দেৱ শৰ্মা আজি পাঠশালা থানাত হাজিৰ হয়। বাক্সা জিলাৰ মুছলপুৰৰ নিকাশী কাৰাগাৰৰ বাহিৰত সংঘটিত অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত বজালীৰ সাংবাদিক ৰাণা ডেকা আৰু পৰিয়ালক ফোনযোগে ভাবুকি দিয়াৰ পাছত সাংবাদিকগৰাকীয়ে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে পাঠশালা থানাত এজাহাৰ দাখিল কৰিছিল। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে অহা 1 ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। সন্ধিয়া 6 বজাৰ বাতৰি এতিয়াৰে পৰা 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো প্ৰতিনিশা 9:15 পৰা 9:25 পুনৰ প্ৰচাৰ কৰা হ'ব।
গোৱালপাৰা জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত আৰু কৃষক মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ সহযোগত আজি চহৰখনৰ নটসূৰ্য ফণী শৰ্মা ভৱনত কৃষক সজাগতা সভা অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে অংশ লোৱা এই সভাত আধুনিক কৃষি পদ্ধতি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কৃষক কল্যাণমূলক আঁচনি আদিৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত বিভিন্ন কৃষি সা সঁজুলিৰ সুবিধা কৃষকসকলে কিদৰে লাভ কৰিব সেই বিষয়ে অৱগত কৰোৱা হয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপৰ্যয়ৰ গৰাহত পৰিছে। চতুৰ্থ দিনটোত দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত 5টা উইকেটৰ বিনিময়ত 260 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণাৰে ভাৰতক 549 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে। বিপৰীতে ভাৰতে চতুৰ্থ দিনৰ অন্তত 15 অভাৰ 5টা বল খেলি 2টা উইকেট হেৰুৱাই 27 ৰাণ সংগ্ৰহ কৰে। হাতত 1টা দিন আৰু 8টা উইকেট বাকী থকা অৱস্থাত 522 ৰাণত ভাৰত পিছ পৰি আছে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত চলি থকা খেলখনত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত ষ্ট্ৰিটান টাপছে সৰ্বাধিক 94 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 4টা আৰু ৱাশ্বিংটন সুন্দৰে 1টা উইকেট লাভ কৰে। মৰিগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা, সাহিত্যিক, সাংস্কৃতিক কৰ্মী জয়ন্ত কুমাৰ ডেকাৰ আজি দুপৰীয়া গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সুদীৰ্ঘ সময় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰা ডেকাক মৰিগাঁও জিলা সাহিত্য সভাৰ 2টা কাৰ্যকালৰ সম্পাদকৰ দায়িত্বত আছিল। তেওঁৰ মৃত্যুত মৰিগাঁৱৰ বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত দীঘলীয়া সময়জুৰি আলোচনা। জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত আছিল বুলি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিধানসভাৰ প্ৰথম দিনটোতে 9 পুৰণি 16খন বিধেয়কৰ লগতে 83 নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন হোৱা তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন সদনত দাখিল। আৰু গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল বিপৰ্যয়ৰ সন্মুখীন, 1টা দিন আৰু 8টা উইকেট হাতত থকা অৱস্থাত ভাৰতৰ সন্মুখত 522 ৰাণৰ বিশাল লক্ষ্য। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।